এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ দুই নম্বৰ নেঘেৰী বিলৰ 300 বিঘা ভূমিত উচ্ছেদ চলাইছে। জুলাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ দুই নম্বৰ নেঘেৰী বিলত প্ৰায় 300 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোনৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত দুই নম্বৰ নেঘেৰী বিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্ৰধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ কৰিছিল। কালিও বন বিভাগে অঞ্চলটোত উপস্থিত হৈ উচ্ছেদৰ বাবে প্ৰস্তুতি চলায়। প্ৰায় 70খন এক্সকেভেটৰৰ লগতে কেইবা শতাধিক বনকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোকে উচ্ছেদ অভিযান চলাই আছে। জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয় বস্তু সামৰি নেঘেৰী বিল ত্যাগ কৰিছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে 14 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ প্ৰদান কৰা নেঘেৰী বিলৰ 59টা পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে। বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে নেঘেৰী বিলত উচ্ছেদ হ'বলগীয়া 205টা পৰিয়ালৰ ভিতৰত 74টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘেৰী বিলৰ 59টা আৰু নাম্বৰ বনাঞ্চলৰ 15টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিছিল আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সময়সীমা 14 আগষ্টলৈ বৃদ্ধি কৰিছিল। কৃত্ৰিম বুদ্ধিমত্তা হ'ব ভৱিষ্যতৰ যুগদ্ৰষ্টা আৰু ই ভৱিষ্যতৰ পৃথিৱী নিয়ন্ত্ৰণ কৰিব। লগতে কৃত্ৰিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুতগতিত আগুৱাই নিব। সেয়েহে ভাৰত চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধিক গুৰুত্ব দিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহতকাৰে কালি আমিনগাঁৱৰ টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰি এইদৰে কয়। কৰ্মশালাখন উদ্বোধন কৰি অধ্যক্ষগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে সাজু হ'বলৈ নৱপ্ৰজন্মলৈ আহ্বান জনায়। অনুষ্ঠানত IIT গুৱাহাটীৰ মেকানিকেল আৰু ইঞ্জিনিয়াৰিং বিভাগৰ মুৰববী অধ্যাপক শ্যামন্ত এম হাজৰিকাও উপস্থিত আছিল। বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত মহিলা আৰু শিশু বিকাশ বিভাগ, মাজুলী জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ যৌথ উদ্যোগত মাজুলীৰ জেংৰাইমুখত কালি বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা আৰু পদযাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বাল্য বিবাহমুক্ত মাজুলী অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই কাৰ্যসূচীত বাল্য বিবাহ নিবাৰণ আইন আৰু পক্সো আইনৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। অনুষ্ঠানত মাজুলীৰ উপ আৰক্ষী অধীক্ষক সুৰজ হাজৰিকা, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী, জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ মিছন সমন্বয়ক কুকি বৰুৱাই, আত্মসহায়ক গোটৰ সদস্য, অংগনবাড়ী কৰ্মীকে ধৰি অভিভাৱকসকলক বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ বাস্ফৰ আৰু উপাধ্যক্ষ মাট্টা ঈশ্বৰ ৰাওৱে কালি বিশ্বনাথ জিলাত সংশ্লিষ্ট বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত আয়োগৰ অধ্যক্ষ আৰু উপাধ্যক্ষই জিলাখনৰ পৌৰসভা, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগত কৰ্মৰত চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে এই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। চাফাই কৰ্মচাৰী আয়োগৰ দলটোৱে কালি বিশ্বনাথ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চাফাই কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ উপৰাষ্ট্ৰপতি পদৰ বাবে অহা 9 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 21 আগষ্টত ধাৰ্য কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে। অহা 9 ছেপ্টেম্বৰতে নিৰ্বাচনৰ ভোটগণনাও কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। NDA প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা JP নাড্ডাক মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। সংসদীয় চৌহদত অনুষ্ঠিত NDAৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত কালি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে যোৱা 21 জুলাইত জগদীপ ধনখৰে স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।